واذكروا إذ أنتم قليل مستضعفون في الأرض تخافون أن يتخطفكم الناس فآواكم وأيدكم بنصره ورزقكم من الطيبات لعلكم تشكرون.
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ সংখ্যাত অতি তাকৰ আছিল, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল, তোমালোকে আশংকা কৰিছিলা যে মানুহে তোমালোকক অকস্মাত আহি অপহৰণ কৰিব। তাৰপিছত আল্লাহে তোমালোকক আশ্ৰয় দিছে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিছে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিছে, যাতে তোমালোকে কৃতজ্ঞ হোৱা।